নিষিদ্ধ হৃদয়ৰ দাবানল মিছ হিমাক্ষী কলিতা, কথা জিতুল কলিতা, আবৃতি কংকন, সন্দিকৈ কলেজৰ মিছ হিমাক্ষী কলিতা কলিতা, চেহ তুমিতো জানাই লক্ষ লক্ষ অনুৰাগী তোমাৰ, তথাপিও কিয় জানো তোমাৰ মৰম লগা হাঁহিটোত ডুব যাওঁ দিনে নিশাই। দীঘলী পুখুৰীৰ কৌহা বতাহেও দিয়ে তোমাৰ বাৰ্তা, আৰু সেই পাণবজাৰৰ আৰ জি কে বি এছ বুক ষ্টলত কেতিয়াবা বিচাৰি যাওঁ তোমাৰ পেটুপাতযুক্ত ৰঙা লিপষ্টিকৰ ফটো থকা সেই আলোচনীবোৰ। কেতিয়াবা জালুকবাৰীৰ ট্ৰেফিক জামো মৌ নহয় ৰয়, মাথো এশ ফুট হৰ্দিঙত চিলিকি ৰয় তোমাৰ মিচিকীয়া হাঁহি, আৰু নিষিদ্ধ হৈ ৰয় নিউটনৰ সূত্ৰ তোমাৰ ফটোৰে বৰ্ধিত মোৰ মোবাইলৰ ডিছপ্লে, আৰু কেতিয়াবা ইনষ্টাগ্ৰামত তোমাৰ ফটো দেখি হেং হৈ ৰৈ যায় মোৰ নষ্ট হৃদয়। হেজাৰ বাৰ চেষ্টা কৰোঁ তোমাৰ ফেচবুকৰ ফ্ৰেণ্ড লিষ্টত পণ্ডিত হ'ব, কিন্তু আজি বহুদিনেই হ'ল, আজিও একেটাই স্পৰ্শিত মোৰ ফেচবুকৰ দেৱালত ৰিকুৱেষ্ট চেন চেন একচেপ্টলৈ আজিও হয়তো বহু দুৰ্বাদ। নিষিদ্ধ হৃদয়ৰ দাবানল মিছ হিমাক্ষী কলিতা, ভাল পাওঁ বুলি নকওঁ তোমাক, কিন্তু কিয়নো ৰোমন্থনত আশ্চৰ্য হয় দুচকু মিছ হিমাক্ষী কলিতা। বাৰে বাৰে কলেজৰ বাহিৰলৈ নাহিবা তুমি, হৰ্ষ চৰিত্ৰ সৌনৰ ওপৰত জড়িত থমকি ৰয় গেলিলৈৰ সূত্ৰ, তেতিয়া অনাপৰা ভ্ৰমিত হ'ব পৃথিৱীৰ পৰিভ্ৰমণ। মই ধূমপানত নিষিদ্ধ এতিয়া সঁচা, কিন্তু অনিহাৰণিত দ্ৰব্যত নহয়। তোমাৰ নামৰ চিগাৰেট থুপি দহিত কৰোঁ হৃদয়, কিদৰে সুখী হওঁ মই কেৱল দীঘলী পুখুৰীৰ পাৰত বহি ৰচুপ তোমাৰ প্ৰাচুৰ্যতা। হৃদয়ে কেতিয়াবাই কৈ গৈছিল এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ তাকো চিগু চিগু চিলাই চিলাই। প্ৰেম চাগে এনেকুৱাই, মাথো আৱৰণ খুলি হৃদয় জোৰাই জোৰাই জোৰাই। সাক্ষী হৈ ৰ'ব হেম্বৰা ৰোড অথবা গোপীনাথ বৰদলৈ ৰোডৰ প্ৰতিডাল বিৰিণা, সুৰিত হ'ব কাল্পনিক লহৰৰ প্ৰণিকা। উফ, কি যে হত্যাকাৰী চাৱনি তোমাৰ, প্ৰতিটো চাৱনিত অৱলোহিত হয় মোৰ মূল্যহীন হৃদয়। মিছ হিমাক্ষী কলিতা, নিৰৰ্থক অৰ্থত বন্ধিত মোৰ নিৰস হৃদয়, কিন্তু চিঞৰি চিঞৰি লজ্জিত নকৰোঁ তোমাৰ পদুম কলীয়া ওঠ। পাণবজাৰৰ প্ৰতিখন হৰ্দিঙে দিব তোমালৈ থকা মোৰ অনুৰাগৰ অভিলাষৰ পৰিমাণ।